আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি বাৰু সকলোৱে এই কথাটো আশা নকৰোঁনে যে আমি ভাল পোৱা আমাৰ আত্মীয় স্বজন, আমাৰ বন্ধু বান্ধৱসকল ভালে কুশলে থাকক, আনকি আমি চিনি নোপোৱা মানুহৰ দুখ কষ্ট হোৱা দেখিলেও আমাৰ অলপ হ'লেও বেয়া নালাগেনে? ঈশ্বৰেও আমাক সকলোকে চিনি পায়, সকলোকে ভাল পায়, আৰু আমি সকলোৱে ভালে কুশলে থকাটো তেওঁ কামনা কৰে। একেদৰে আমিও আশা কৰোঁ আমাৰ মৰমৰ শ্ৰোতাসকল ভালে কুশলে থাকক। শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ আদি পাবলৈ আমি আশা কৰোঁ। চিঠি পত্ৰৰ জৰিয়তে আমি শ্ৰোতাসকলৰ বা বাতৰি পালে আনন্দ পাওঁ, আমাৰ ভাল লাগে, লগতে আমাৰ এই অনুষ্ঠান অথলে যোৱা নাই বুলি আমি বুজি পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুখাৰিমান লিখি পঠিয়াবচোন, পাৰিলে আজিয়েই লিখক। আমাৰ ঠিকনাটো অনুগ্ৰহ কৰি লিখি লওক, ভক্তি বচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তি বচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা, আমাক উদ্ধাৰ কৰোঁতা ঈশ্বৰ। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা হৈও যে তুমি আমাক কিয় ইমান প্ৰেম কৰা সেই কথা আমি বুজি নাপাওঁ প্ৰভু। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ ভাৰ গা পাতি লৈ মৃত্যুবৰণ কৰি তেওঁৰ পবিত্ৰ তেজ বোৱাই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে, আৰু তৃতীয় দিনা পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি আমি তেওঁত বিশ্বাস স্থাপন কৰি সেই পৰিত্ৰাণ লাভ কৰি তোমাৰ সন্তান হ'ব পৰা হৈছোঁ, আৰু তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ ওলাইছোঁ। তুমি আহা আমাক সহায় কৰা তোমাৰ বাক্য বুজিবলৈ। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি এতিয়া বিশেষভাৱে এটা কথা আলোচনা কৰি আছো আৰু সেইটো হৈছে ভৱিষ্যতে স্বৰ্গৰ পৰা নামি আহিবলগীয়া নতুন জিৰচালেমৰ কথা। পৃথিৱীত মহাক্লেশৰ অন্ত পৰাৰ পাছত খ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব আৰু তেওঁ পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। তাৰ আগে আগে ছয়তানক বান্ধি ৰখা হ'ব। 1000 বছৰীয়া শাসনকাল শেষ হ'লে ছয়তানক কিছুদিনৰ বাবে মুকলি কৰি দি মানুহক ভুলাবলৈ আকৌ এটা সুযোগ দিয়া হ'ব আৰু তাৰ পাছতে ছয়তান আৰু তাৰ অনুগামী সকলোকে নৰকৰ অগ্নিৰ সৰোবৰত পেলোৱা হ'ব। তাৰ পাছত আৰম্ভ হ'ব অনন্তকলীয়া যুগ। পৃথিৱী আৰু স্বৰ্গ সকলো নতুনকৈ সৃষ্টি কৰা হ'ব আৰু স্বৰ্গৰ পৰা নামি আহিব নতুন জিৰচালেম। সেই নতুন জিৰচালেম হ'ব খ্ৰীষ্টীয় বিশ্বাসীসকলৰ থকা ঠাই। তাতেই তেওঁলোকৰ লগত থাকিব স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। সেই নতুন জিৰচালেমৰ বিষয়ে আমি বিশেষভাৱে আলোচনা কৰি আছো। আজিৰ অনুষ্ঠানতো আমি নতুন জিৰচালেমৰ বিষয়ে পঢ়িবলৈ পাম। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি ভালদৰে মন দি শুনিব। প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, তাইৰ জ্যোতি বহুমূলীয়া মণি অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্মল সূৰ্যকান্ত মণিৰ নিচিনা। পাচনি পৌলে ৰোমিয়া 5 অধ্যায় 2 নম্বৰ পদত খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰৰ মহিমাৰ ভাগী হ'বৰ আশাৰে উল্লাস কৰিবলৈ কৈছে। এই আশা পূৰ্ণ হ'ব সেই পবিত্ৰ নগৰত নতুন জিৰচালেমত। পাপৰ কবলত থকা মানুহে কেতিয়াও ঈশ্বৰৰ মহিমাৰ প্ৰকাশ দেখিবলৈ পোৱা নাই। অৰণ্যত ইছৰাইলীয় লোকসকলৰ এই অভিজ্ঞতা হৈছিল যে যেতিয়াই তেওঁলোকে কিবা বিদ্ৰোহ কৰিছিল ঈশ্বৰৰ বিৰুদ্ধে, নাইবা মুচিৰ যোগেদি ঈশ্বৰে দিয়া আজ্ঞা অৱজ্ঞা কৰিছিল, তেতিয়াই তেওঁলোকৰ ওপৰলৈ দণ্ড নমাই আনিবলৈহে ঈশ্বৰৰ মহিমা প্ৰকাশিত হৈছিল। ঈশ্বৰৰ গৌৰৱৰ প্ৰকাশে পাপী মানুহৰ হৃদয়ত ভয় আৰু ত্ৰাসহে উৎপন্ন কৰে। কিন্তু প্ৰভু যীশুৰ ধাৰ্মিকতাৰ বস্ত্ৰ পৰিধান কৰি আমি যে এদিন তেওঁৰ গৌৰৱ মহিমা চকুৰে চাব পাৰিম, সেই আশাই আমাক ৰোমাঞ্চিত কৰি তোলে। এই নতুন জিৰচালেম নগৰখন দুটা কথাৰ কাৰণে ঈশ্বৰৰ মহিমাৰ পূৰ্ণ প্ৰকাশ পোৱা নগৰ হৈ পৰিব। নতুন জিৰচালেমতেই যিহেতু ঈশ্বৰ থাকিব, গতিকে এই নতুন জিৰচালেমেই আচলতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ কাৰণে ঈশ্বৰৰ মহিমাৰ উৎসস্বৰূপ হ'ব। সকলো আশীৰ্বাদ এই নগৰৰ পৰা বিকিৰিত হ'ব। দ্বিতীয়তে, নতুন জিৰচালেমত থকা সাধুসকলৰ উপস্থিতিয়ে ঈশ্বৰৰ মহিমা প্ৰকাশ পোৱাত বাধাৰ সৃষ্টি নকৰে। মানুহৰ পাপৰ কাৰণেই ঈশ্বৰে মানুহৰ মাজৰ পৰা তেওঁৰ মহিমা আঁতৰ কৰি নিছিল, কিন্তু এই নগৰত সেইবোৰ কথা অতীত হ'ব। তাত মুক্তি পোৱা মানুহবোৰে ঈশ্বৰৰ সৈতে বাস কৰিব আৰু সেই নগৰ হ'ব ঈশ্বৰৰ প্ৰভাৱযুক্ত। এয়েই আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মুখ্য আকৰ্ষণ। এই নগৰৰ যোগেদিয়েই খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি থকা ঈশ্বৰৰ উচ্চ পৰিকল্পনা প্ৰকাশ পায় আৰু সেই পৰিকল্পনাটো হৈছে অনেক সন্তানক সেই মহিমা গৌৰৱযুক্ত পৰিৱেশলৈ অনা। ইয়াত যিটো শব্দ জ্যোতি বুলি উল্লেখ কৰা হৈছে, আচলতে মূল গ্ৰীক ভাষাত সেই শব্দটোৱে বুজায় জ্যোতিৰ উৎস, অৰ্থাৎ য'ৰ পৰা পোহৰ ওলায়। মূল গ্ৰীক শব্দটো হৈছে ফোষ্টাৰ, অৰ্থাৎ সেই নতুন জেৰুচালেম নগৰখন পোহৰ দিওঁতা নগৰ। চন্দ্ৰই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ নিচিনাকৈ এই নগৰে পোহৰ প্ৰতিফলিত নকৰে। সূৰ্যত চলি থকা এটা বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলতহে পোহৰ উৎপন্ন হয়। এই নগৰত কিন্তু তেনেকৈ পোহৰ উৎপন্ন নহয়, কিন্তু এই নগৰখনৰ পৰাই পোহৰ ওলাব, কাৰণ এই নগৰখনেই হ'ব পোহৰৰ উৎস। এইটো কেনেকৈ সম্ভৱ হ'ব? কাৰণ তাত থাকিব পিতৃ ঈশ্বৰ আৰু পুত্ৰ যীশুখ্ৰীষ্ট। আৰু প্ৰভু যীশুৱে নিজকেই জগতৰ পোহৰ বুলি কৈছে, ঈশ্বৰ পোহৰ। গোটেই নগৰখন এটা মূল্যৱান বাখৰৰ নিচিনা, আৰু এই বাখৰটো সূৰ্যকান্ত মণি বুলি কোৱা হৈছে। সূৰ্যকান্ত মণি আচলতে কোৱাৰ্জ নামৰ পদাৰ্থৰ দ্বাৰা গঠিত বহুৰঙীয়া মণি। আচলতে ইয়াত যি মণি বুজোৱা হৈছে সেইটো হীৰাৰ নিচিনা মূল্যৱান আৰু স্বচ্ছ মণি। আচলতে হীৰাহে বেছি খাপ খায় এই বৰ্ণনাৰ সৈতে। নতুন জেৰুজালেমখন যেন সোণৰ ওপৰত বন্ধোৱা হীৰাৰ বাখৰহে। এই নগৰখন দৰাই অৰ্থাৎ যীশুখ্ৰীষ্টই কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক বিয়াত উপহাৰ দিয়া আঙুঠি বুলি আমি ক'ব পাৰোঁ। খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলীৰ বিবাহৰ এইটো চিন। 12 আৰু 13 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। তাইৰ ওখ আৰু ডাঙৰ গড় আৰু 12খন দুৱাৰ আছে। সেই 12খন দুৱাৰত 12জন দূত থাকে আৰু কেইটামান নাম তাত লিখা আছে। সেইবোৰ ইছৰাইলৰ সন্তানবিলাকৰ 12 ফৈদৰ নাম। তাইৰ 3খন দুৱাৰ পূবফালে, 3খন উত্তৰ ফালে, 3খন দুৱাৰ দক্ষিণ ফালে আৰু 3খন দুৱাৰ পশ্চিম ফালে। এই নগৰখনৰ 12খন দুৱাৰ, চাৰিফালে 3খনকৈ, মুঠতে 12খন দুৱাৰ। প্ৰতিখন দুৱাৰত ইছৰাইলৰ ফৈদবোৰৰ একোটা নাম লিখা আছে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা, আৰু আমাৰ মনলৈ আহে ইছৰাইলৰ 12টা ফৈদৰ কথা আৰু প্ৰতিটো ফৈদৰ বাবে ঈশ্বৰে নিৰ্ধাৰিত কৰি দিয়া বিশেষ দায়িত্বৰ কথা। লেবীৰ ফৈদ আছিল পুৰোহিতৰ ফৈদ, আৰু এই ফৈদৰ লোকে একেবাৰে মন্দিৰত কাম কৰিছিল। ক'বলৈ গ'লে নতুন জেৰুচালেমো এটা মন্দিৰেই, কাৰণ সেই ঠাই ঈশ্বৰৰ নিবাস, আৰু কন্যাই হৈছে অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী হৈছে পুৰোহিতসকল, অৰ্থাৎ তাত বাস কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলেই হৈছে পুৰোহিত। তেওঁলোকে ঈশ্বৰক অনবৰতে সেৱা উপাসনা আগবঢ়াই থাকিব, সেইবাবে তেওঁলোক সেই নগৰতে বাস কৰিব আৰু পৰিচৰ্যা কৰিব, যেনেকৈ লেবীৰ ফৈদেও মন্দিৰৰ কাষতে বাস কৰি মন্দিৰত পুৰোহিতৰ কাৰ্য কৰিছিল। সেই অনন্তকলীয়া যুগত সকলো বস্তুৱেই সেই নতুন জেৰুচালেমলৈ মুখ কৰি থাকিব, কাৰণ তাত থাকিব ঈশ্বৰ। পৃথিৱীত থকা ইছৰাইল জাতিৰ লোকসকলৰ লগতো সেই নতুন জেৰুচালেমৰ তেনেকুৱাই সম্বন্ধ থাকিব, যেনেকৈ অৰণ্যত ঈশ্বৰৰ তম্বু আৰু তাৰ পাছত জেৰুচালেমৰ মন্দিৰৰ সৈতে তেওঁলোকৰ সম্বন্ধ আছিল। এইখন নগৰ ইছৰাইলৰ কাৰণে ঈশ্বৰৰ মন্দিৰস্বৰূপ হ'ব। সেই অনন্তকলীয়া যুগত এই নগৰলৈ সেৱা উপাসনা আগবঢ়াবলৈ অহা অসংখ্য লোকৰ মাজত ইছৰাইলৰ লোকসকলো থাকিব। সেই লোকসকল পৃথিৱীৰ পৰা আহিব উপাসনা আগবঢ়াবলৈ। তেওঁলোকে সেই উপাসনা আগবঢ়োৱা সময়খিনিহে সেই নগৰত থাকিব। মন্দিৰত উপাসনা আগবঢ়োৱা লোকসকল মন্দিৰতে থাকি নাযায়, কিন্তু কেৱল পুৰোহিতেহে মন্দিৰত থাকে। গতিকে সেই নগৰত কেৱল খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীহে থাকিব। কইনা যেনেকৈ দৰাৰ আটাইতকৈ নিকট ব্যক্তি, তেনেকৈ খ্ৰীষ্টীয় মণ্ডলীয়েই হ'ব খ্ৰীষ্টৰ আটাইতকৈ নিকট। কিন্তু ইছৰাইলৰ 12 ফৈদৰ লোক সেই নতুন জেৰুচালেমলৈ আহিব ঈশ্বৰৰ উপাসনা কৰিবলৈ। 3টাকৈ ফৈদ 3খন দুৱাৰেদি আহিব, একোটা পিনৰ পৰা 3খনকৈ। চাৰিদিশৰ পৰা তিনিটাকৈ মুঠতে বাৰটা ফৈদ। তেওঁলোকে ঈশ্বৰক উপাসনা জনাই আকৌ পৃথিৱীলৈ উভতি যাব। কিন্তু খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী সেই নতুন জিৰচালেমতে থাকি যাব। এতিয়া আমি 14 নম্বৰ পদটো পাঠ কৰি দিম। আৰু নগৰৰ গড়ৰ 12টা ভিত্তিমূল, তাত মেৰ পোৱালীৰ 12জন পাচনীৰ 12টা নাম আছে। সেই নগৰখনৰ 12টা ভিত্তিমূল আৰু সেইবোৰৰ ওপৰত 12জন পাচনীৰ নাম লিখা থাকিব। আজিৰ খ্ৰীষ্টীয় মণ্ডলীনো আচলতে বাৰু কিহৰ ওপৰত গঠিত? আমি বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছোঁ। আৰু খ্ৰীষ্ট যীশু স্বয়ং চুকৰ প্ৰধান শিলস্বৰূপে থকা পাচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলত তোমালোক গঠা হৈছা। ইফিচিয়া 2:20 পদ। প্ৰভু যীশুখ্ৰীষ্ট স্বৰ্গলৈ উভতি যোৱাৰ আগে আগে চাবিকাঠি পাচনীসকলৰ হাতত গতাই দি গৈছিল। মানৱীয় দিশত চালে আচলতে এই 12জন পাচনীৰ হাততেই খ্ৰীষ্টীয় মণ্ডলীৰ দায়িত্ব গতাই দিয়া হৈছিল। পাচনীৰ কৰ্মত আমি সেই আদেশৰ কথা পাওঁ এনেদৰে: হে থিয়'ফিল, যীশুৱে তেওঁৰ মনোনীত পাচনীবিলাকক পবিত্ৰ আত্মাৰে আজ্ঞা দিয়াৰ পাছত যিদিনা তেওঁক ওপৰলৈ নিয়া হৈছিল সেইদিনলৈকে যি যি কৰ্ম কৰিবলৈ আৰু যি যি উপদেশ দিবলৈ ধৰিলে সেই সকলো বিষয় লৈ প্ৰথম প্ৰবন্ধটি ৰচনা কৰিলোঁ। পাচনীৰ কৰ্ম 1:1-2 এইখিনিতে এটা প্ৰশ্ন হয়, সেই 12জন পাচনী কোন কোন? ইস্কুৰুটীয়া যিহুদাক বাদ দি বাকী 11জন শিষ্য হৈছে 11জন পাচনী। আৰু 12 নম্বৰজন? যদিও যিহুদাৰ ঠাইত মত্তথিয়ক বাছি লোৱা হৈছিল, কিন্তু আমি বিশ্বাস কৰোঁ 12 নম্বৰ পাচনীজন পৌলহে। পবিত্ৰ আত্মাৰ আগমন হোৱাৰ আগতেই পাচনী পিতৰৰ নেতৃত্বত বহা সভাত মত্তথিয়ক বাছি লোৱা হৈছিল, কিন্তু আমি মত্তথিয়ৰ কথা আৰু তাৰ পাছত শুনিবলৈ নাপাওঁ। কিন্তু আমি পাচনী পৌলৰ কথাহে পাওঁ। আমি ভাবোঁ যিহুদাৰ ঠাইত ঈশ্বৰে পৌলকেই পাচনী হিচাপে বাছি লৈছিল। এই 12জন পাচনীয়েই মণ্ডলীৰ সকলোবোৰ লিখনি লিখিছিল। এওঁলোকে প্ৰথম শুভবাৰ্তা ঘোষণা কৰিছিল, প্ৰথমে খ্ৰীষ্টীয় মণ্ডলী স্থাপন কৰিছিল আৰু তেওঁলোকেই প্ৰথম শ্বহীদৰ দলতো আছিল। এই 12জন পাচনীৰ গুৰুত্ব কমোৱা উচিত নহয়, তেনে কৰাটো শাস্ত্ৰবিৰুদ্ধ কথা। প্ৰকৃততে এই পাচনীসকলেই মণ্ডলীৰ ভিত্তিমূলৰ নিচিনা, তেওঁলোকৰ প্ৰতি খ্ৰীষ্টীয় মণ্ডলী চিৰদিন কৃতজ্ঞ হৈ থাকিব। ইয়াৰ দ্বাৰা অৱশ্যে খ্ৰীষ্টক প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত কৰা নুবুজায়, কাৰণ তেওঁই আচলতে চুকৰ প্ৰধান শিলা। তেওঁক প্ৰধান শিলাৰূপে লৈহে এই 12জন পাচনীক ভিত্তিমূল হিচাপে লৈ খ্ৰীষ্টীয় মণ্ডলী গঠিত হৈছে। এতিয়া 15 আৰু 16 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে মূৰে সৈতে কথা হোৱাজনৰ হাতত সোণৰ নলৰ এডাল জোখ আছিল। সেই নগৰ চাৰিচুকীয়া, তাৰ দীঘে পথালিয়ে সমান। পাছে তেওঁ নলেৰে নগৰ জুখিলত 1500 মাইল হ'ল, দীঘে পথালিয়ে আৰু ওখয়ো সমান। এই নগৰখনৰ আকৃতিনো কেনেকুৱা সেইটো বুজাবলৈ অলপ টান, কাৰণ আমি আজি বাস কৰি আছোঁ সময়ৰ বিশ্বত, কিন্তু সেই নতুন জিৰচালেমত কোনো সময় নাথাকে, সেয়া হ'ব অনন্তকাল। গতিকে সেই অনন্তকালৰ কথা আমাৰ চিন্তাধাৰাই সম্পূৰ্ণৰূপে কেতিয়াও ঢুকি নাপায়। নগৰখনৰ যিবোৰ জোখ দিয়া হৈছে তাৰ ভিত্তিত নগৰখনৰ আকাৰ আৰু আকৃতি সম্বন্ধে বহু ধৰণৰ জল্পনা কল্পনা চলি থকা আমি দেখি আহিছোঁ। প্ৰথমতে আমি চাওঁ নগৰখনৰ আকাৰৰ কথা। নগৰখনৰ দীঘ, প্ৰস্থ আৰু উচ্চতা 1500 মাইল বুলি কোৱা হৈছে। দীঘে পথালিয়ে সমান আৰু উচ্চতাও সমান, অৰ্থাৎ অতি বিশাল আকৃতিৰ নগৰ। কিন্তু এই নগৰখনৰ গুৰুত্বলৈ চালে ইমান বিশাল আকৃতিত আচৰিত হ'বলগীয়া একো নাই। সৃষ্টিকৰ্তা ঈশ্বৰে সৃষ্টিকাৰ্যত একো কৃপণালী নকৰে। সাগৰৰ তীৰলৈ গ'লে আমি দেখোঁ তাত তেওঁ প্ৰচুৰ পৰিমাণে বালি ৰাখিছে আৰু সাগৰত ৰাখিছে প্ৰচুৰ পৰিমাণৰ পানী। তেওঁ পৰ্বতসমূহ বনাইছে সঠিক জোখত আৰু সকলোপিনে শিলবোৰ ৰাখিছে। তেওঁ আকাশমণ্ডল উপচি পৰাকৈ গ্ৰহ, নক্ষত্ৰ আদি সৃজিছে। যেতিয়া ঈশ্বৰে কিবা এটা সাজে তেওঁৰ প্ৰাচুৰ্যৰে সাজে। এই নগৰখনেও ইয়াৰ নিৰ্মাতাৰ স্বাক্ষৰ বহন কৰে। নাচৰতৰ বাঢ়ৈ প্ৰভু যীশুখ্ৰীষ্ট এই নগৰৰ নিৰ্মাতা। এতিয়া আমি চাওঁ নগৰখনৰ আকৃতিৰ কথা। ইয়াত নগৰখন চাৰিচুকীয়া বুলি কোৱা হৈছে, গতিকে নগৰখন এটা সুষম ঘনক যেন লাগে, অৰ্থাৎ দীঘে, প্ৰস্থয় আৰু উচ্চতাই 1500 মাইলকৈ এটা ঘনক। কিন্তু কোনো কোনো পণ্ডিতে নগৰখন এটা পিৰামিডৰ নিচিনা বুলিহে কল্পনা কৰিছে। কিছুমানে এই জোখকেইটাক লৈ বেলেগ আকৃতিৰ কথা কল্পনা কৰে, কিন্তু মহাকাশত এটা ঘনক বা পিৰামিড থকাটো আমাৰ কল্পনা কৰিবলৈ অলপ টান লাগে, কাৰণ কোনো গ্ৰহ, নক্ষত্ৰ বা উপগ্ৰহ আমি এনেকুৱা আকৃতিৰ পোৱা নাই। মহাকাশৰ বস্তুবোৰ গোলাকাৰহে হয়। কিন্তু ইয়াত অতি স্পষ্টভাৱে কোৱা হৈছে যে নগৰখন চাৰিচুকীয়া, গতিকে নগৰখন আমি কল্পনা কৰিব পাৰোঁ এটা স্বচ্ছ গোলাকাৰ বলৰ মাজত থকা এটা সুষম ঘনক হিচাপে। ইয়াত আমাক ভিতৰৰ জোখকেইটা দি দিয়া হৈছে। এটা প্লাষ্টিকৰ বলৰ ভিতৰত এটা ঘনক ঠিক লুডুৰ গুটিটোৰ নিচিনা আকৃতিৰ যেন সোমাই আছে, আৰু সেই ঘনকটোৰ 8টা চুক প্লাষ্টিক বলটোৰ ভিতৰ পিনে লাগি আছে। ঠিক এনেকুৱা এটা আকৃতি আমি কল্পনা কৰি ল'ব পাৰোঁ। সেই গোলকটোৰ পৰিধি হ'ব প্ৰায় 8164 মাইল আৰু ব্যাস হ'ব প্ৰায় 2600 মাইল। চন্দ্ৰৰ ব্যাস মাত্ৰ 2160 মাইল, গতিকে সেই গোলকটোৰ আকাৰ চন্দ্ৰতকৈও অলপ ডাঙৰ হ'ব। গতিকে নতুন জিৰচালেমখন চন্দ্ৰতকৈও ডাঙৰ হ'ব। আমি ভাবোঁ আমি সেই গোলকটোৰ ভিতৰ পিনে বাস কৰিম, বাহিৰ পিনে নহয়। আমি পৃথিৱীখনৰ বাহিৰ পিনে বাস কৰোঁ, আৰু সেইবাবে ঈশ্বৰে মাধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি কৰিব লগা হ'ল। নহ'লে আমি পৃথিৱীৰ পৰা ছিটিকি গ'লোহেঁতেন, কাৰণ পৃথিৱীখন ঘূৰি আছে। কিন্তু সেই নতুন জিৰচালেমত আমি গোলকটোৰ ভিতৰ পিনে বাস কৰিম বুলি বিশ্বাস কৰোঁ। এতিয়া 17 আৰু 18 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। পাছে গড় জুখিলত মানুহৰ, অৰ্থাৎ দূতৰ জোখডালেৰে 144 হাত হ'ল, আৰু তাৰ গড়ৰ গাঁথনি সূৰ্যকান্ত মণিৰ, আৰু নগৰখন শুদ্ধ সোণৰ নিৰ্মল আৰ্চিৰ নিচিনা। নগৰৰ চাৰিওপিনে দেৱাল দিয়া হয় সুৰক্ষাৰ কাৰণে, আৰু সুৰক্ষাই বুজায় শান্তি। দেৱাল থকা নগৰ সুৰক্ষিত নগৰ, নতুন জিৰচালেম সুৰক্ষিত নগৰ, আৰু তাত বাস কৰা লোকসকল সম্পূৰ্ণ সুৰক্ষিত, শান্তিৰ নগৰ। পৃথিৱীত থাকোঁতে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাই ঈশ্বৰে সৈতে শান্তি স্থাপন কৰা লোকসকলে সেই নতুন জিৰচালেমত শান্তিৰ মাজত বাস কৰিবলৈ পাব অনন্তকাললৈকে। দেৱালকেইখন প্ৰায় 216 ফুট ওখ, বিশাল নগৰ, বিশাল দেৱাল। কিন্তু দেৱালকেইখন আচলতে সৌন্দৰ্য বৰ্ধনৰ কামতহে বেছি ব্যৱহৃত হোৱা আমি দেখোঁ। দেৱালবোৰ হ'ব মণি মুকুতা খটুৱা। এনেহেন এখন সুপৰিকল্পিত, সুৰক্ষিত বিয়াগুম চহৰত প্ৰভু যীশুৰ সৈতে বাস কৰিবলৈ পাব খ্ৰীষ্টীয় বিশ্বাসীসকলে। আপুনি বাৰু সেই নগৰত বাস কৰিবলৈ পাবনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
হৃদয় কিয় তুমি ইমান দুখী হোৱা, তোমাৰ মনত আনন্দ নাই যেন বিপদাগৰ আছে, অন্তৰত ভাবি গুণিছোৱা তোমাৰ ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। হৃদয় কিয় তুমি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কৰে কিমান মৰম কৰে।